এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ। শিলচৰ এন আই টিৰ চৌহদত হিংসাত্মক ঘটনা সন্দৰ্ভত পাঁচগৰাকী বাংলাদেশী ছাত্ৰক সাময়িকভাৱে বহিষ্কাৰ। বৰপেটাৰ তদানীন্তন ৰাজচক্ৰ বিষয়া নুপুৰ বৰাৰ বাসগৃহ ভাড়াঘৰত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ অভিযানত এক কোটিৰো অধিক নগদ ধন উদ্ধাৰ। অৰুণাচলৰ বমদিলা আৰু টাৱাঙত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি। আৰু এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত আজি হ'বলগীয়া গ্ৰুপ বিৰ খেলত শ্ৰীলংকা হংকঙৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত ছটা দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেইবাগৰাকীও মন্ত্ৰী, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, বি পি এফৰ মুৰববী হাগ্ৰাম মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই প্ৰচাৰ অভিযান তীৱ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ আৰু চিৰাঙত আয়োজিত দুখন জনসভাত অংশ লয়। কোকৰাঝাৰৰ বানৰগাঁও আৰু দতমা সমষ্টিৰ পৰিষদীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ প্ৰচাৰ চলাই জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বিজেপিৰ নীতি আৰু কাৰ্যসূচীৰ প্ৰতি নিৰন্তৰ বিশ্বাস আৰু আস্থা ৰখাৰ বাবে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। জিলাখনত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এয়া আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰী।
আজি কোকৰাঝাৰ দক্ষিণ আপলা গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ কৰে। বনগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্ম আৰু দতমা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। একেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰাইবেল সমষ্টিৰ বিজেপি প্ৰাৰ্থী গোসাই বসুমতাৰীৰ হৈ কুৰপিলাৰ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বি টি আৰ বাবে 5 লাখ অৰুণোদয় প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে বি টি চি ট্ৰিপল ইঞ্জিনৰ চৰকাৰ গঠন হ'ব, তেল ড্ৰাইভাৰ নৰেন্দ্ৰ মোদী আৰু বিজেপি হ'ব, প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী পেছেঞ্জাৰ হিচাপে থাকিব, সকলোকে লগত লৈ মিলামিচাকে চৰকাৰ বনাম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এইবাৰ কোকৰাঝাৰ জিলাৰ 12টা সমষ্টিত মুঠ 100গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আছে।
চিৰাং জিলাত চিৰাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সোমথোৰ ব্ৰহ্মৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী বড়ো চুক্তি কাৰ্যকৰী কৰাৰ লগতে বি টি আৰত শান্তি স্থাপনৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। নিৰ্বাচনী হিংসা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ সকলো ৰাজনৈতিক দলক সংযম সহকাৰে নিৰ্বাচনৰ সময়ছোৱাত কাম কাজ কৰি যাবলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বাক্সা জিলাৰ ফাতেমাবাদ চাহ বাগিচাত আয়োজিত এখন সভাত অংশ লৈ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। জনসভাত দিয়া ভাষণত তেওঁ কয় যে বি টি আৰৰ জনসাধাৰণৰ উৎসাহে অঞ্চলটোৰ শান্তি সম্প্ৰীতি আৰু সমৃদ্ধিকে প্ৰতিফলিত কৰিছে। মন্ত্ৰী অতুল বৰাই আজি মথনগুৰি পৰিষদীয় সমষ্টিৰ বাক্সাৰ খাৰিজা বিজনী মৌজাৰ ওদালগুৰিত অগ্ৰব প্ৰাৰ্থী মনমোহন দাসৰ সমৰ্থনত প্ৰচাৰ চলায়। এই সভাত সাংসদ ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কেইবাগৰাকী বিধায়ক আৰু দলীয় কৰ্মী উপস্থিত থাকে। বিৰোধী দল কংগ্ৰেছ, বি পি এফ আৰু ৰাইজৰ দলেও আজি বিভিন্ন স্থানত প্ৰচাৰ চলায়। শিলচৰ নেশ্যনেল ইনষ্টিটিউট অব টেকনলজিৰ চৌহদত হিংসাম্মক ঘটনা সন্দৰ্ভত 5গৰাকী বাংলাদেশৰ ছাত্ৰক সাময়িকভাৱে বহিষ্কাৰ কৰা হৈছে। এই ছাত্ৰকেইজনক এটা শিক্ষাবৰ্ষৰ বাবে বহিষ্কাৰ কৰাৰ লগতে ছাত্ৰাবাসত থকাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তৃতীয় বৰ্ষৰ এই ছাত্ৰকেইজনে সহপাঠীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল। ছাত্ৰকেইজন এছ কে চাহৰিয়াৰ আহমেদ আকাশ, সীমান্ত ঘোষ, সৌম্যজিৎ পাল, ছাজ্জাদ হুছেইন ৰফি আৰু মহম্মদ নূৰ হুছেইন বুলি প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ জলপানী লাভ কৰি এই ছাত্ৰকেইজনে প্ৰতিষ্ঠানটোত অধ্যয়ন কৰি আছিল। যোৱা 8 ছেপ্টেম্বৰত সংঘটিত এই ঘটনাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাজনো ছাত্ৰক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল। প্ৰতিষ্ঠানটোৰ পৰিচালক দিলীপ কুমাৰ বৈদ্যই কয় যে তেওঁলোকৰ হাতত ছাত্ৰকেইজনৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য প্ৰমাণ আছে। তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
We see that there is a one group had continuously some problem with another group, mostly because of some ego problem or something, that very not sure. But those students who were punished, no, continuously we have some evidence of doing disturbance in the institute. So because of that, we decided this time that we have to take some strict action. So that we have taken, it is not very strict, but at least 1 week they have to be away from the institute.
বৰপেটা জিলাৰ বাগবৰ ৰাজহ চক্ৰৰ সুৰজিৎ ডেকা নামৰ এজন লাটমণ্ডলৰ ডঙৰকুচিৰ বাসগৃহত গুৱাহাটীৰ পৰা যোৱা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে আজি তালাচী চলায়। অভিযানকাৰী দলটোৱে ডেকাক লগত লৈ বৰপেটা ৰাজহচক্ৰ বিষয়াৰূপে এসময়ত কাৰ্যনিৰ্বাহ কৰা কামৰূপৰ গৰৈমাৰী ৰাজহচক্ৰ বিষয়া নুপুৰ বৰাৰ ভাড়াঘৰতো অভিযান চলায়। বৰপেটা নগৰৰ শ্ৰীকামাৰ পথত থকা ভাড়াঘৰটোত চলোৱা অভিযানত প্ৰায় 10.5 লাখ টকা আৰু নথি পত্ৰ উদ্ধাৰ কৰা হয় বুলি মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ অভিযানকাৰী দলৰ বিষয়াই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বৰপেটাৰ ৰাজহচক্ৰ বিষয়া হিচাপে কৰ্মৰত নুপুৰ বৰাই বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। নুপুৰ বৰাৰ সহযোগী হিচাপে লাটমণ্ডল ডেকাই ভূমি সংক্ৰান্তীয় বিভিন্ন জালিয়াতি কৰাৰো অভিযোগ উত্থাপন হৈছে। এই সূত্ৰে নুপুৰ বৰাৰ গুৱাহাটীৰ বাসভৱনৰ সমান্তৰালকৈ বৰপেটাত থকা তেওঁৰ ভাড়াঘৰ আৰু সহযোগী লাটমণ্ডল ডেকাৰ বিৰুদ্ধে এই অভিযান চলে। নুপুৰ বৰাৰ গুৱাহাটীৰ বাসগৃহত চলা অভিযানত নগদ 1 কোটি টকা আৰু সোণৰ আ অলংকাৰ উদ্ধাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। বিষয়াগৰাকীৰ ওপৰত বহুদিনৰ পৰা দৃষ্টি ৰখা হৈছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে। ডঃ শৰ্মাই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব।
প্ৰায় 1 কোটি নগদ টকা আৰু সোণৰ গহনা, নগদ টকা প্ৰায় 70-75 লাখ টকা, সোণৰ গহনা যথেষ্ট আমি পাইছো। আৰু এই বিষয়াগৰাকীয়ে বৰপেটাত মাটিৰ বহুত গণ্ডগোল কৰাৰ কাৰণে আজি আমি 6 মাহৰ পৰা তেওঁৰ ওপৰত আমি গোপনে ইনকোৱাৰি কৰি আছিলো। যোৱাকালি ৰাতি তেওঁ এটা টুৰিষ্ট লজত আছিলে, নহলে যোৱাকালি ৰাতি আমি পালোহেঁতেন। আজি ৰাতিপুৱা ঘৰ গৈ পোৱাৰ লগে লগে তালাচী চলাই আৰু ইমান টকা পইচা ধৰাত পৰে।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ 4 দুৱাৰৰ অন্তৰ্গত বাকুলা পথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলংবস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানি চপানলা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধায়ক পদ্ম হাজৰিকাই বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ইপিনে, নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি, দৈয়াং, গেলাবিল আদি উপনৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বাগৰিছে। সেয়ে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট, মৰঙী, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাট ৰাজহচক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ জিলা প্ৰশাসনে সকীয়াই দিছে। জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্যৰ বাবে 03-774-283-282 নম্বৰত যোগাযোগ কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনে আহান জনাইছে। উল্লেখযোগ্য যে ধনশিৰি নৈৰ বাঢ়নী পানীয়ে নুমলীগড়, খুমটাই, সৰুপথাৰ, গোলাঘাট আদি অঞ্চলৰ লগতে 20খনৰো অধিক গাঁও জলমগ্ন কৰি তুলিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ নৱনিৰ্মিত পৰীক্ষাগাৰ, ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ্যয়ন কেন্দ্ৰ, ICT ব্যৱস্থা সম্পন্ন কম্পিউটাৰ লেব আৰু বহুমুখী শ্ৰেণীকোঠাসহ কেইবাটাও শৈক্ষিক আন্তঃগাঁথনি উদ্বোধন কৰে। আন্তঃগাঁথনিসমূহ উদ্বোধন কৰি মন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণত শিক্ষানীতিৰ ভিত্তিত সংবৰ্ধিত এই শৈক্ষিক আন্তঃগাঁথনিয়ে শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।
আজি আমি ধেমাজি মহাবিদ্যালয়ত নাইলিটৰ ষ্টাডি চেণ্টাৰ আমি প্ৰতিষ্ঠা কৰিলোঁ। আমাৰ ইয়াত সৰ্বমুঠ প্ৰায় 70টা কম্পিউটাৰ আছে। 2টা বিশেষ কোৰ্চ আমি ইয়াত আৰম্ভ কৰিছোঁ। এটা হ'ল অফিচ অটোমেশ্যন এছিষ্টেণ্ট আৰু এটা হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এছ'চিয়েটছ। ইয়াৰ চাৰ্টিফিকেট কোৰ্চ এইখন মহাবিদ্যালয়তে উপলব্ধ হ'ব, যিটো নিয়মীয়া ছাত্ৰ ছাত্ৰীসকলে ওপৰঞ্চি কোৰ্চ হিচাপেও তেওঁলোকে কৰিব পাৰিব। নাইলিট ইউনিভাৰ্চিটি পৃথিৱীৰ খুব উচ্চ মানদণ্ড সম্পন্ন বিশ্ববিদ্যালয়। গৰ্বৰ কথা, ধেমাজি জিলাত 3খন মহাবিদ্যালয়ত চেণ্টাৰ হৈছে, গোগামুখ মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয় আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়। মই বাকী মহাবিদ্যালয়সমূহকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো।
খ্যাতনামা অভিযন্তা, শিক্ষাবিদ, ভাৰতৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি অভিযন্তা দিৱস পালন কৰা হৈছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই দিৱস উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে আজি এম বিশ্বেশ্বৰীয়াৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে খ্যাতনামা অভিযন্তাগৰাকীৰ অসাধাৰণ বুদ্ধিমত্তাই ভাৰতীয় অভিযান্ত্ৰিক ক্ষেত্ৰত অম্লান স্বাক্ষৰ ৰাখি থৈ গৈছে। তেওঁ কয় যে দেশৰ অভিযন্তাসকলে এখন বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা সমন্বিত প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সৃজনীশীলতা আৰু দৃঢ়তাৰে বিভিন্ন ক্ষেত্ৰৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি ন ন উদ্ভাৱন কৰি যোৱা অভিযন্তাসকলক এই দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰে। ৰাজ্যত কালি অহা ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণিৰ পাছত কেইবা ঠাইতো প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সংঘটিত হৈছে। হোজাইত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। লামডিং লংকা সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এছ টাৰ্ণিঙত ভূমিকম্পৰ ফলত পাহাৰৰ মাটি খহি 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দিশ বন্ধ হৈ পৰে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশৰে যাতায়াত কৰিবলগীয়া হৈছে। বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লোকসকলে পথছোৱা মুকলি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। জিলা আইন সেৱা প্ৰাধিকৰণ কাছাৰৰ দ্বাৰা শিলচৰত আজি আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতে এদিনতে 7,42,00,000 টকাৰ গোচৰৰ নিষ্পত্তি কৰে। লোক আদালতত মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণৰ দাবী, বৈবাহিক বিবাদ, দেৱানী আৰু অপৰাধমূলক গোচৰৰ উপৰি বেংকৰ ঋণ আদায়, টেলিফোন আৰু বিদ্যুতৰ মাচুলৰ সৈতে জড়িত প্ৰি লিটিগেশ্যন বিষয়সমূহো গ্ৰহণ কৰা হয়। ইয়াৰ ফলত 100ৰো অধিক বিবাদীয়ে সকাহ লাভ কৰিছে। বৰপেটা সত্ৰত আজি উলহ মালহেৰে নন্দোৎসৱ পালন কৰা হৈছে। কালি নিশা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালনৰ পাছত পৰম্পৰাগতভাৱে বৰপেটা সত্ৰত নন্দোৎসৱ পালন কৰা হৈছে। কৃষ্ণ জন্মৰ আনন্দ হিচাপে পালিত এই উৎসৱৰ অংশ হিচাপে আজি সত্ৰৰ মূল গৃহত থকা গুৰু আসনৰ পাছফালে ভকতসকলে গোপালাতাৰ জন্মযাত্ৰা নাট ৰূপায়ণ কৰে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় যে বিগত 500 বছৰ ধৰি বৰপেটা সত্ৰত নন্দোৎসৱ পালন হৈ আহিছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত অহা 18 ছেপ্টেম্বৰত এটা বৃহৎ স্বাস্থ্যমেলাৰ আয়োজন কৰা হৈছে। শিবিৰৰ প্ৰস্তুতি সম্পৰ্কত আজি লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই লাহোৱাল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আশাকৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয়।
সেৱা আৰু সুশাসনৰ মূলমন্ত্ৰৰে পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে দেশৰ প্ৰগতি আৰু ৰূপান্তৰৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজিৰ এই প্ৰতিবেদনত নমামি গংগা অভিযানৰ জৰিয়তে চৰকাৰে গংগা পুনৰুজ্জীৱিতকৰণৰ বাবে কিদৰে প্ৰয়াস কৰিছে সেই বিষয়ে আলোকপাত কৰা হৈছে। পবিত্ৰ শাশ্বত গংগা ভাৰতৰ জীৱন ৰেখা হোৱাৰ লগতে ভাৰতীয় অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ। 2014 চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা নমামি গংগা কাৰ্যসূচী গংগা নৈৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত অভিলাষী আৰু সৰ্বাত্মক পদক্ষেপ হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে গংগা পৰিষ্কাৰকৰণ এক সৰ্বাত্মক প্ৰচেষ্টা বুলি অভিহিত কৰিছে। নমামি গংগা প্ৰদূষণ নিয়ন্ত্ৰণ, ভৌগোলিক সুস্থিৰতা ৰক্ষা আৰু সামৰ্থ বৰ্ধনৰ উপৰি সামূহিক অংশগ্ৰহণৰ ক্ষেত্ৰত বহুমুখী পদক্ষেপ হিচাপে চিহ্নিত হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। এই অভিযানে নৈখনৰ পাৰিপাৰ্শ্বিক ক্ষমতা ৰক্ষা কৰাৰ উপৰি নৈপৰীয়া আৰু নৈখনক লৈ জীৱিকা নিৰ্বাহ কৰা বহুলোকৰ উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা এই অভিযানৰ অধীনত পয় প্ৰণালী ব্যৱস্থাৰ সামৰ্থ্য 2014 চনতকৈ 30 গুণ বৃদ্ধি পাইছে। তদুপৰি গংগা নৈত থকা ডলফিনৰ সংখ্যাও পূৰ্বতকৈ ভালেমান বৃদ্ধি পাইছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ পূৰ্বে অসম্ভৱ স্বপ্ন যেন লগা বিভিন্ন কাম কাজ বাস্তৱত ৰূপায়িত হৈছে। উন্নয়নমূলক কাৰ্যৰ পৰা এসময়ত অৱহেলিত হৈ থকা পবিত্ৰ গংগা এতিয়া নতুন ধাৰাৰে প্ৰবাহমান হৈছে। এছিয়া কাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত আজি হ'বলগীয়া গ্ৰুপ বিৰ খেলত শ্ৰীলংকাই হংকঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ আজি আবুধাবিত অনুষ্ঠিত আন এখন খেলত সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে টছত জিকি ওমানে প্ৰথম ফিল্ডিং কৰিছে। বাতৰি যুগুতোৱাৰ পৰলৈ সংযুক্ত আৰব আমিৰশ্বাহীয়ে 66 ৰাণ সংগ্ৰহ কৰিছে। অসম ভাৰোত্তোলন সন্থাই চলিত বছৰৰ আন্তঃজিলা প্ৰতিযোগিতাখন তেজপুৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি অহা 18 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈ শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থাই 53 সংখ্যক ৰাজ্যিক প্ৰতিযোগিতাখনো আয়োজন কৰিব। বজালি জিলাৰ শিয়ালমাৰী গাঁৱৰ দক্ষিণ চুবা নিবাসী আদৰ্শ কৃষক সমাজকৰ্মী কন্দৰ্প তালুকদাৰৰ আজি পুৱা নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 73 বছৰ। কৃষিকৰ্মৰ লগতে অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত জড়িত তালুকদাৰৰ বিয়োগত বিভিন্ন দল, সংগঠন তথা ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিটিচি পৰিষদৰ নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ। শিলচৰৰ NIT-ৰ চৌহদত হিংসাত্মক ঘটনা সন্দৰ্ভত 5 গৰাকী বাংলাদেশী ছাত্ৰ সাময়িকভাৱে বহিষ্কাৰ। বৰপেটাৰ তদানীন্তন ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ বাসগৃহ ভাড়াঘৰত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযানত 1 কোটিৰো অধিক নগদ ধন উদ্ধাৰ। অৰুণাচলৰ বমদিলা আৰু টাৱাঙত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি। আৰু এছিয়া কাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাত ডুবাইত আজি হ'বলগীয়া গ্ৰুপ বিৰ খেলত শ্ৰীলংকা হংকঙৰ মুখামুখি। আৰু এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।